Ella a Cajpaní. Batir Hoitemoi Prozon Masohoria. Etia Prodhan Batir Homuhul. Protiraka Govekona Aru Unnayan Hongsta. DRDO Poroverti Prozon Mar Aka Kyoponasta Biavastar Biavahar Karimulan Porika. Hopolatare Homponokorise. Hitkalot Gonkuli Folot. Railjatrat Hua Bilombo Dui Koronor Babe. Bharatiya Railway Bikhek Biavastar Robertan Korise. ভারত পুনৰ আন্তৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা ICAO লৈ নিৰ্বাচিত হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলে পাঁচখনীয়া টি20 শৃংখলাৰ দ্বিতীয়খন খেলত শ্ৰীলংকাত 7 উইকেটত পৰাজিত কৰিছে এতিয়া শুনক বিতং বাতৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO পৰৱৰ্তী প্ৰজন্মৰ আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা বা আকাশ এনজিৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত জনাইছে যে পৰীক্ষাৰ সময়ত এই ক্ষেপণাস্ত্ৰসমূহে সীমাৰ সমীপৰ কম উচ্চতাৰ আৰু দীৰ্ঘ দূৰত্বৰ উচ্চ উচ্চতাকে ধৰি বিভিন্ন ৰেঞ্জ আৰু উচ্চতাৰ লক্ষ্যক আঘাত কৰাত সফল হয় আকাশমাৰ্গৰ বিভিন্ন ধৰণৰ ভাবুকিৰ বিৰুদ্ধে বায়ু প্ৰতিৰক্ষা নিশ্চিত কৰাৰ বাবে আকাশ এনজি এটা শক্তিশালী ব্যৱস্থা ইয়াত থলুৱা ৰেডিঅ' তৰংগ ভিত্তিক লক্ষ্য অনুসন্ধান প্ৰণালী সংযুক্ত হৈ থকাৰ লগতে ই ৰকেট মটৰৰ দ্বাৰা পৰিচালিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আকাশ এনজিৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে DRDO ভাৰতীয় বায়ুসেনা আৰু উদ্যোগক প্ৰশংসা কৰি এই অত্যাধুনিক ক্ষেপণাস্ত্ৰ ব্যৱস্থাই ভাৰতীয় বায়ুসেনাৰ প্ৰতিৰক্ষা ক্ষমতা আৰু অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰিছে শীতকালত ঘন কুঁৱলীৰ ফলত হোৱা বিলম্ব হ্ৰাস কৰাৰ লগতে যাত্ৰীৰ সুবিধা সুনিশ্চিত কৰাৰ বাবে উত্তৰ ৰেলৱেৰ জংমু সংমণ্ডলে নিৰ্বাচিত ৰেলৰ বাবে স্ক্ৰেছ ৰেক বা অতিৰিক্ত ৰেকৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে বিশেষকৈ উত্তৰ ভাৰতত শীতকালত প্ৰায়ে তীব্ৰ কুঁৱলীৰ ফলত প্ৰভাৱিত হোৱা ৰেলসমূহৰ সময়মতে যাত্ৰা আৰু আগমন সুনিশ্চিত কৰাটোৱেই এই পদক্ষেপৰ লক্ষ্য এই ব্যৱস্থাৰ অধীনত কুঁৱলী বা অন্যান্য বাধাৰ বাবে মূল ৰেল ৰেক যথেষ্ট পলম হলে প্ৰস্তুত কৰি ৰখা আন এটা তাৎক্ষণিকভাৱে সেৱাত ব্যৱহাৰ কৰা হয় ৰেল বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা মতে জম্মু টাৱি আজমেৰ এক্সপ্ৰেছ আৰু শ্ৰীমাতা বৈষ্ণোদেৱী কাট্ৰা নতুন দিল্লী কাট্ৰা এক্সপ্ৰেছৰ বাবে এই সুবিধা কাৰ্যকৰী কৰা হৈছে এই ৰেলসমূহৰ মূল ৰেক 7 ঘণ্টা বা তাতকৈ পলম হলে বা বিলম্ব অনিৰ্দিষ্টকালীন হলে স্ক্ৰেছ ৰেক ব্যৱহাৰ কৰা হ'ব যাৰ ফলত নিৰ্ধাৰিত ৰেল সেৱা সময়মতে চলিব পাৰিব ভাৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা ICAOলৈ নিৰ্বাচিত হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় অসামৰিক বিমান পৰিবহণ খণ্ডই বিশ্ব পৰ্যায়ত অভূতপূৰ্ব স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে শ্ৰীনাইডুৱে কয় যে তেওঁ ICAOৰ ন' কাউণ্ট্ৰি লেফ্ট বিহাইণ্ড উদ্যমৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থনৰ সমীক্ষা কৰিছে ভাৰতে উন্নয়নশীল দেশলৈ সহায় আগবঢ়োৱা গুৰুত্বপূৰ্ণ সহযোগী হিচাপে পৰিগণিত হোৱা বুলিও তেওঁ মন্তব্য কৰে দিল্লী বিধানসভাৰ শীতকালীন অধিৱেশন অহা 5 জানুৱাৰীত আৰম্ভ হ'ব চাৰিদিনীয়া এই অধিৱেশনৰ 8 জানুৱাৰীত সামৰণি পৰিব দিল্লী কেবিনেটৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় যুৱ প্ৰতিভাক এখন মঞ্চ দিয়াৰ লগতে দেশৰ ক্ৰীড়া ক্ষেত্ৰক শক্তিশালী কৰাৰ উদ্দেশ্যৰে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ইণ্টাৰ্ণশ্বিপ নীতি আৰম্ভ কৰিছে মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰিব ইয়াৰ দ্বাৰা তেওঁলোকে ক্ৰীড়াৰ বিভিন্ন দিশৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ'ব কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কয় যে এই পদক্ষেপে যুৱ প্ৰতিভাক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ বিশেষভাৱে সহায় কৰিব এই নীতিৰ অধীনত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিভিন্ন সংস্থাসমূহত প্ৰতিবছৰে 452টা ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰা হ'ব দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই ৰাজধানী চহৰখনৰ প্ৰদূষণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে 15 পৃষ্ঠাৰ এই পত্ৰখনত শ্ৰীছাক্সেনাই আম আদমী দলে বিগত 11 বছৰত কৰা গাফিলতি আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে তেওঁ কয় যে দিল্লীৰ বায়ু প্ৰদূষণৰ এটা প্ৰধান কাৰক ধূলি নিয়ন্ত্ৰণত কেজৰিৱাল চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। ইয়াৰ বিপৰীতে আম আদমি দলে এই অভিযোগ খণ্ডন কৰি কয় যে উপ ৰাজ্যপালগৰাকীয়ে প্ৰদূষণৰ বিষয়ত কথা ক'ব নিবিচাৰে। আপৰ প্ৰেছ উপদেষ্টা অনুৰাগ ধান্দাই কয় যে বৰ্তমানৰ চৰকাৰখনে প্ৰদূষণ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনিত পৰিস্থিতিৰ কালি অধিক অৱনতি ঘটে। আৰক্ষীৰ গুলীচালনাত আহত এজন লোকৰ কালি বিয়লি চিকিৎসালয়ত মৃত্যু হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনৰ প্ৰশাসনে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং দুয়োখন জিলাতে মোবাইল ইণ্টাৰনেট সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিছে। পাকিস্তানে একেটা পৰিয়ালৰ চাৰিজন সদস্যক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ বিৰুদ্ধে কালি বেলুচিস্তানৰ কেচ জিলাত কেইবাটাও বেলুচ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰে। মানৱ অধিকাৰ সংস্থা বেলচৰ ইয়াকজেহটি কমিটীৰ মতে ভুক্তভোগী দুগৰাকী মহিলা আৰু দুজন পুৰুষক পাকিস্তানী সংস্থাই বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰিছে। কেচৰ তেজৱান গাঁৱত ৰাজপথত আপোনজনক নিৰাপদে ঘূৰাই অনাৰ দাবীত তেওঁলোকৰ পৰিয়ালে ৰাজপথলৈ ওলাই অহা বুলি সংস্থাটোৱে উল্লেখ কৰিছে। তেওঁলোকৰ শান্তিপূৰ্ণ প্ৰতিবাদক আওকাণ কৰা হৈছে আৰু নিৰুদ্দেশ হোৱা পৰিয়ালৰ সদস্যকেইজনক ক'ত ৰখা হৈছে সেই সম্পৰ্কে কোনো স্পষ্ট তথ্য দিয়া হোৱা নাই। চাৰিওজন নিৰাপদে উদ্ধাৰ নোহোৱালৈকে প্ৰতিবাদৰ অন্ত নপৰে বুলি পৰিয়ালকেইটাই দৃঢ় স্থিতি প্ৰকাশ কৰিছে। তেওঁলোকে তেজবান আৰু ওচৰৰ অঞ্চলৰ জনসাধাৰণক তেওঁলোকক সংগ দিবলৈ আহান জনাইছে। ইপিনে এই নিৰুদ্দিষ্ট হোৱাৰ ঘটনাক গৰিহণা দি বেলচ ইয়াক জেহটি কমিটীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে বেলচ মহিলাসকলৰ ক্ৰমবৰ্ধমান নিৰ্দিষ্ট হোৱাৰ উদ্বেগজনক দিশটোত গুৰুত্ব আৰোপ কৰি পাঁচদিনীয়া অভিযানো আৰম্ভ কৰিছে। বেলুচিস্তানত ক্ৰমবৰ্ধমান অত্যাচাৰৰ ওপৰত আলোকপাত কৰি বেলুচ মহিলা মঞ্চই অভিমত ব্যক্ত কৰিছে যে বিগত কেইমাহমানৰ পৰা পাকিস্তানে বেলুচ মহিলাৰ অপহৰণক স্বাভাৱিক ঘটনাৰ ৰূপ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে, যিটো তেওঁলোকৰ আৱেগক আঘাত কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা। মঞ্চই জৰুৰী আৰু মানৱীয় ভিত্তিত বেলচৰ মহিলাসকলৰ বিৰুদ্ধে চলা এই উৎপীড়নৰ বিষয়ত তাৎক্ষণিক আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ আহ্বান জনাইছে। বাংলাদেশৰ নোৱাখালীৰ হাতিয়া উপজিলাৰ চৰৰভূমি কেন্দ্ৰ কৰি সংঘটিত হোৱা হিংসাত্মক ঘটনাত পাঁচগৰাকী লোক গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে দহগৰাকী লোক আহত হৈছে। আৰক্ষীয়ে জনাইছে যে মেঘনা নদীৰ পাৰত নতুনকৈ হোৱা জগলৰচৰত দুই ফৈদৰ মাজত এই পৰিস্থিতিৰ উদ্ভৱ হয়। মৃতসকলৰ ভিতৰত দুয়োটা ফৈদৰে লোক আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। প্ৰশাসনে পাঁচগৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰাৰ বিপৰীতে স্থানীয় লোকে এই সংখ্যা আৰু অধিক হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ভাৰতৰ মহিলা ক্ৰিকেট দলে পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেলত শ্ৰীলংকাক 7 উইকেটত পৰাজিত কৰিছে। কালি বিশাখাপট্টনমত অনুষ্ঠিত খেলখনত শ্ৰীলংকাই বান্ধি দিয়া 129 ৰাণৰ লক্ষ্য ভাৰতে 11 অভাৰ আৰু 5টা বলতে অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ ছেফ আলী বাৰ্মাই 34টা বলত 69 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ইয়াৰ পূৰ্বে ভাৰতৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 128 ৰাণ সংগ্ৰহ কৰিছিল। হৰ্ষিতা চামৰা বিক্ৰমাই সৰ্বাধিক 33 ৰাণ কৰে। 2-0 অগ্ৰগতি লাভ কৰা ভাৰতে অহা 26 ডিচেম্বৰত শৃংখলাৰ পৰৱৰ্তী খেলখনত অৱতীৰ্ণ হ'ব। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOই পৰৱৰ্তী প্ৰজন্মৰ আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ব্যৱহাৰকাৰী মূল্যায়ন পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। শীতকালত ঘন কুঁৱলীৰ ফলত ৰেলযাত্ৰাত হোৱা বিলম্ব দূৰীকৰণৰ বাবে ভাৰতীয় ৰেলৱে বিশেষ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। ভাৰত পুনৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা ICAOলৈ নিৰ্বাচিত হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী ৰামমোহন নাইডুৱে প্ৰকাশ কৰিছে। আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলে পাঁচখনীয়া টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেলত শ্ৰীলংকাক 7 উইকেটত পৰাজিত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব। নমস্কাৰ।